প্ৰথম ৰাজাৱলী 21 অধ্যায়। আহাবে নাবুতক বধ কৰি তেওঁ দাক্ষাবাড়ী অধিকাৰ কৰা। তাৰ পাছত এনে ঘটনা ঘটিল যে জিজিয়েলিয়া নাবুতৰ এখন দাক্ষাবাড়ী আছিল, আৰু সেই দাক্ষাবাড়ী জিজিয়েলত চমৰীয়াৰ ৰজা আহাবৰ ৰাজগৃহৰ ওচৰতে আছিল। আহাবে নাবুতক ক'লে, তোমাৰ দাক্ষাবাড়ীখন মোক দিয়া, মই তাক হাকৰ বাৰী কৰিম, কাৰণ সেয়ে মোৰ ঘৰৰ ওচৰতে আছে। মই তাৰ সলনি তোমাক তাতকৈ উত্তম আন এখন দাক্ষাবাড়ী দিম, বা যদি তুমি ইচ্ছা কৰা তেনেহ'লে তাৰ যি ৰূপ হ'ব তাৰ মূল্যও তোমাক দিম। তেতিয়া নাবুতে আহাবক ক'লে, মই যে মোৰ পৈতৃক সম্পত্তি আপোনাক দিম, জিহুৱাই সেই বিষয়ে নিষেধ কৰক। তেতিয়া আহাবে খঙিয়াল আৰু অসন্তুষ্ট হৈ নিজ ৰাজগৃহলৈ ঘূৰি আহিল, কিয়নো জিজিয়েলিয়া নাবুতে তেওঁক এই কথাষাৰে উত্তৰ দিছিল বোলে, মই মোৰ পৈতৃক সম্পত্তি আপোনাক নিদিওঁ। তেওঁ নিজ শয্যাত বাগৰ দি মুখ ঘূৰাই অনাহাৰে থাকিল। তেতিয়া তেওঁৰ পত্নী ইজিবলে তেওঁৰ ওচৰলৈ আহি তেওঁক ক'লে, তুমি যে আহাৰ গ্ৰহণ কৰা নাই, তোমাৰ মনত এনে কি বেজাৰ আছে? এনেতে ৰজাই তেওঁক ক'লে, মই জিজিয়েলিয়া নাবুতক কৈছিলোঁ, তোমাৰ দাক্ষাবাড়ীখন মোলৈ বিক্ৰী কৰি দিয়া, বা তুমি যদি সন্তুষ্ট হোৱা তেনেহ'লে তাৰ সলনি মই তোমাক আন এখন দাক্ষাবাড়ীও দিম। তেতিয়া তেওঁ মোক উত্তৰ দি ক'লে, মই মোৰ দাক্ষাবাড়ী আপোনাক নিদিওঁ। তেতিয়া তেওঁ পত্নী ইজিবলে তেওঁক ক'লে, তুমিয়ে জানো এতিয়াও ইজৰাইলৰ ওপৰৰ ৰাজত্ব নকৰা, উঠা আৰু ভোজন কৰা, তোমাৰ মন আনন্দিত হওক, জিজিয়েলিয়া নাবুতৰ দাক্ষাবাড়ী মই তোমাক দিম। পাছে ইজিবলে আহাবৰ নামেৰে পত্ৰ লিখি তেওঁ মুহেৰে মোহৰ মাৰি নাবুতৰ নগৰত বাস কৰা বৃদ্ধ লোকসকললৈ, তেওঁৰ সৈতে সভাত বহা প্ৰধান লোকসকল আৰু তেওঁৰ ওচৰ চুবুৰীয়াসকলৰ ওচৰলৈ সেই পত্ৰবোৰ পঠিয়াই দিলে। তাই পত্ৰবোৰত এই কথা লিখিছিল, তোমালোকে উপবাস প্ৰচাৰ কৰা আৰু লোকসকলৰ মাজত নাবুতক ওখ পদত ঠাই দিয়া, তেওঁৰ লগত দুজন অসৎ লোককো ঠাই দিয়া, যেন সেই দুজন লোকে তেওঁৰ অহিতে সাক্ষ্য দি কয় বোলে, তুমি ঈশ্বৰক আৰু ৰজাক হাও দিলা। তাৰ পাছত তোমালোকে তেওঁক বাহিৰলৈ উলিয়াই আনি তেওঁক হিলদলিয়াই বধ কৰা। তেতিয়া নাবুতৰ নগৰৰ লোকসকলে, অৰ্থাৎ সেই নগৰবাসী বৃদ্ধ আৰু প্ৰধান লোকসকলে ইজিবলে তেওঁলোকলৈ পত্ৰবোৰত লিখি পঠিওৱাৰ দৰে সেই লোকসকলে পত্ৰত লিখা আজ্ঞা অনুসাৰে কাৰ্য কৰিলে। তেওঁলোকে উপবাস প্ৰচাৰ কৰি লোকসকলৰ মাজত নাবুতক তেওঁলোকৰ ওপৰত ওখ পদত ঠাই দিলে, আৰু সেই অসৎ লোক দুজনে প্ৰৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবুতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক'লে বোলে, নাবুতে ঈশ্বৰক আৰু ৰজাকো হাও দিলে। তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে আৰু হিল দলিয়াই তেওঁক বধ কৰিলে। তাৰ পাছত সেই বৃদ্ধ লোকসকলে ইজেবলৰ ওচৰলৈ মানুহ পঠিয়াই কোৱালে বোলে, নাবুতলৈ শিল দলিওৱাত তেওঁৰ মৃত্যু হ'ল। তেতিয়া নাবুতলৈ শিল দলিওৱাত তেওঁৰ মৃত্যু হোৱাৰ কথা শুনা মাত্ৰকে ইজেবলে আহাবক ক'লে, উঠা, জিজিয়েলিয়া নাবুতে যি দাক্ষাবাড়ী তোমাক বিক্ৰী কৰিবলৈ অসন্মত আছিল তাক অধিকাৰ কৰাগৈ, কিয়নো নাবুত জীয়াই থকা নাই, তেওঁ মৃত্যু হ'ল। যেতিয়া আহাবে নাবুতৰ মৃত্যু হোৱাৰ কথা শুনিলে, তেতিয়া তেওঁ উঠি জিজিয়েলিয়া নাবুতৰ দাক্ষাবাড়ীখন অধিকাৰ কৰিবলৈ নামি গ'ল। সেই সময়ত তিজবিয়া এলিয়াৰ ওচৰলৈ জিহুৱাৰ এই বাক্য আহিল বোলে, উঠা, চমৰীয়া নিবাসী ইজৰাইলৰ ৰজা আহাবৰ লগত সাক্ষাৎ কৰিবলৈ যোৱা, তেতিয়া নাবুতৰ দাক্ষাবাড়ীত আছে, তেওঁ তাক অধিকাৰ কৰিবলৈ সেই ঠাইলৈ গ'ল। তুমি তেওঁ আগত এই কথা ক'বা, জিহুৱাই এই কথা কৈছে, তুমি নৰবধ কৰি উত্তৰাধিকাৰ লৈছানে? আৰু তুমি তেওঁক ক'বা, জিহুৱাই এই কথা কৈছে, যী ঠাইত কুকুরবুরে নাবুতর তেজ সেলেকি খালে, সেই ঠাইতে কুকুরবুরে তোমারও তেজ সেলেকি খাব, হয় তোমারও তেজ সেলেকি খাব। তেতিয়া আহাবে এলিয়াক কলে, হে মোৰ হতু, তুমি মোক বিচাৰি পালানে? তেতিয়া তেওঁ কলে, হয় মই তোমাক বিচাৰি পালো, কিয়নো যীহোৱাৰ দৃষ্টিত যি পাপ তুমি তাকে কৰিবলৈ নিজকে বেচি দিলা। যীহোৱাই তোমাক এই কথা কৈছে, মই তোমালৈ অমংগল ঘটাম আৰু তোমাক সম্পূৰ্ণৰূপে ধ্বংস কৰিম, আৰু তোমাৰ সম্বন্ধীয়া প্ৰতিজন পুৰুষক বা ইজৰাইলৰ মাজত বন্দী বা মুক্ত অৱস্থাত থকা দুয়োকে উচ্ছন্ন কৰিম, আৰু যি অসন্তোষজনক কাৰ্যবোৰেৰে তুমি মোৰ ক্ৰোধ উত্তেজনা কৰিলা আৰু ইজৰাইলক পাপ কৰোৱালা, সেইকাৰণে মই তোমাৰ বংশ নবাতৰ পুত্ৰ জাৰবিয়ামৰ বংশ আৰু অহিয়াৰ পুত্ৰ বাছাৰ বংশৰ দৰে কৰিম। আৰু যীহোৱাই ইজিবেলৰ বিষয়েও কৈছে বোলে, জিজিয়েলৰ গড়ৰ কাষত ইজেবলক কুকুৰবোৰে খাব। আহাবৰ বংশৰ যিজন লোকৰ যেতিয়া নগৰত মৃত্যু হ'ব তেওঁ কুকুৰবোৰে খাব, আৰু যিজন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ'ব তেওঁক আকাশৰ চৰাইবোৰে খাব। কিন্তু যিজনক নিজ পত্নী ইজিবলে উত্তেজিত কৰাই যীহোৱাৰ দৃষ্টিত কু আচৰণ কৰিবলৈ নিজকে বেচিলে, সেই আহাবৰ দৰে কোনো এজন লোক নাছিল। আৰু যীহোৱাই যি ইমূৰীয়াসকলক ইজৰাইলৰ সন্তানসকলৰ সন্মুখৰ পৰা দূৰ কৰিলে, তেওঁলোকৰ সকলো কৰ্মৰ দৰে তেওঁৰ প্ৰতিমাবোৰৰ পাছত চলোতা হৈ অতিশয় ঘিনলগীয়া কাৰ্য কৰিলে। যেতিয়া আহাবে এইবোৰ কথা শুনিলে, তেতিয়া তেওঁ নিজৰ কাপোৰ ফালিলে আৰু গাত চট কাপোৰ পিন্ধি লঘোণ দিলে আৰু চটত শয়ন কৰি অতি দুখী হ'ল। পাছত তিজবিয়া এলিয়াৰ ওচৰলৈ যীহোৱাৰ বাক্য আহিল বোলে, আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে সেই বিষয়ে তুমি দেখিছানে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমংগল নঘটাম, কিন্তু তেওঁ পুত্ৰৰ দিনত তেওঁ বংশলৈ সেই অমংগল ঘটাম।